বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰে। বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। ভাৰত আৰু বাংলাদেশৰ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ বিদেশ সচিব বিক্ৰম মিশ্ৰী ঢাকাত উপস্থিত হৈছে। অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত 4গৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ'ব। আৰু চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাছ দলীয় চেম্পিয়নশ্বিপ 2024ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক 2-1 পৰাজিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল আমাৰ দেশক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা বুলিও শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমানৰ শতিকা প্ৰযুক্তি আৰু তথ্যচালিত আৰু ভাৰতে গণতন্ত্ৰ, জনগাঁথনি আৰু তথ্যৰ প্ৰকৃত শক্তি বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে লগতে ডিজিটেল প্ৰযুক্তি গণতান্ত্ৰিককৰণৰ পৰা কিদৰে সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়। এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিবলগীয়া 17খন দেশকে ধৰি মুঠ 32খন দেশে ভাগ ল'ব। এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে ৰাজ্যখনত যোৱা কেইবামাহ ধৰি ব্যাপক আয়োজন কৰা হৈছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ৰাজস্থানৰ বিনিয়োগ আৰু উদ্যোগসমূহৰ প্ৰসাৰ তথা নিয়োগৰ সুযোগ সৃষ্টি কৰা। ইতিমধ্যে এই শীৰ্ষ সন্মিলনৰ পূৰ্বে 30 লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। ৰাজস্থান চৰকাৰে অহা 5 বছৰত ৰাজ্যখনৰ অৰ্থনীতি 350 বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিস্থিতি অব্যাহত থাকে। কংগ্ৰেছ সাংসদসকলে ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। সেই সময়ত সদনৰ কাম কাজৰ পৰিচালনাত থকা সভাপতিগৰাকীয়ে সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় যদিও তেওঁৰ অনুৰোধ অথলে যায়। এনে পৰিস্থিতিত সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বিৰোধী পক্ষৰ অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ আৰু অন্যান্য বিষয় লৈ সদন উত্তাল কৰি তোলে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে আৰু প্ৰশ্নকালৰ সময়ত কোনো বিষয় উত্থাপন কৰিব নোৱাৰাৰ বিষয় লৈ খেদ প্ৰকাশ কৰে। তেওঁ প্ৰতিবাদৰত সাংসদসকলক সংসদৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ আহান জনায় যদিও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। শাসকীয় আৰু বিৰোধী পক্ষৰ সাংসদসকলৰ মাজত বাক বিতণ্ডাৰ সূত্ৰপাত ঘটে। শাসকীয় পক্ষৰ সদস্যসকলে কংগ্ৰেছৰ একাংশ নেতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছৰোছ ফাউণ্ডেশ্যনৰ মাজত যোগসূত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰে। বিষয়টো লৈ আলোচনা অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই তেওঁলোকে ইয়াক ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা গুৰুতৰ ভাবুকি বুলি অভিহিত কৰে। আনহাতে বিৰোধী পক্ষৰ সাংসদসকলে দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ আলোচনা কৰাৰ বাবে দাবী জনায়। তেওঁলোকে লগতে শাসকীয় পক্ষই সদনৰ কাম কাজ বিঘ্নিত কৰা আৰু শূন্যকাল তথা প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াত বাধা প্ৰদান কৰাৰ বিৰুদ্ধে আপত্তি দৰ্শায়। সভাপতি জগদীপ ধনখড়ে সদনৰ কাম কাজ চলাই নিয়াটো সম্ভৱ নহয় বুলি উল্লেখ কৰি সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ আগেয়ে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতিয়ে শাসকীয় আৰু বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ উত্থাপন কৰা স্থগিতকৰণৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তেওঁ উচ্চ সদনত বিভিন্ন দলৰ নেতাসকলক সদনৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ আহান জনায়। ইয়াৰ পাছতে উচ্চ সদনৰ নেতা জে পি নড্ডাই কয় যে শাসকীয় পক্ষই সদনৰ কাম কাজ চলাই নিয়াটো আৰু শূন্যকালত বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হোৱাটো বিচাৰে। তেওঁ লগতে বিৰোধী দলসমূহে সুবিধা অনুসৰি নিজৰ স্থিতি সলনি কৰা বুলি অভিযোগ তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে একেধৰণৰ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে শাসকীয় পক্ষ প্ৰতিকূল ভাৱাপন্ন আৰু তেওঁলোকে সদনৰ কাম কাজ চলাই নিয়াৰ অনুমতি প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে বুলি অভিযোগ তোলে। সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াৰ চেষ্টা চলায় যদিও তেওঁৰ চেষ্টা অথলে যায়। পাছত তেওঁ সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ভাৰত বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী ঢাকাত উপস্থিত হৈছে। আজি পুৱা প্ৰায় 8:30 ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ 5 আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। ঢাকাত উপস্থিত হোৱাৰ লগে লগে মিশ্ৰিক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া মণ্ডলৰ সঞ্চালক প্ৰধান ইছৰত জাহানে আদৰণি জনায়। বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত প্ৰণৱ বাৰ্মায়ো আদৰণি কাৰ্যসূচীত উপস্থিত থাকে। ভাৰতৰ বিদেশ সচিব হিচাপে মিশ্ৰীৰ এয়া প্ৰথম বাংলাদেশ ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বিদেশ সচিবগৰাকীয়ে ঢাকাত সেই দেশৰ বিদেশ সচিবক সাক্ষাৎ কৰিব আৰু এই ভ্ৰমণৰ সময়ত আন কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব। বৈদেশিক সচিবসকলৰ নেতৃত্বত বৈদেশিক কাৰ্যালয়ৰ আলোচনা ভাৰত বাংলাদেশৰ মাজত কৌশলগত যোগাযোগ হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বৰ আলোচনা যোৱা 24 নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। এই ভ্ৰমণৰ সময়ত ভাৰতৰ বিদেশ সচিবগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সৌজন্যমূলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কালি ঢাকাত এখন আলোচনা চক্ৰত দিয়া ভাষণত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে ভাৰতৰ বিদেশ সচিবগৰাকীৰ এই ভ্ৰমণকালত দুয়ো দেশৰ দ্বিপাক্ষিক স্বাৰ্থজনিত বিষয়সমূহ আলোচনা কৰা হ'ব বুলি উল্লেখ কৰিছিল। তেওঁ লগতে ভাৰত আৰু বাংলাদেশ চৰকাৰে দ্বিপাক্ষিক সম্পৰ্ক পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰিছিল। অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত 4গৰাকী মন্ত্ৰীক আজি দপ্তৰ বিতৰণ কৰা হ'ব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ সাল সলনি কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পাছতে দপ্তৰ বিতৰণ কৰিব বুলি জানিবলৈ দিছে। আজি দপ্তৰ বিতৰণ কৰিবলগীয়া নতুন মন্ত্ৰীকেইগৰাকী হৈছে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীৰ শপতগ্ৰহণ হৈ যোৱাৰ পাছতে বৰ্তমানৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ হাতত থকা অতিৰিক্ত বিভাগসমূহ নতুন মন্ত্ৰী 4গৰাকীক দিয়া হ'ব বুলি স্পষ্ট কৰি দিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত যক্ষ্মামুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যক্ষ্মা বিভাগৰ DDG অধ্যাপক উৰ্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পালমোনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ বিজয় হাদ্দাৰৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক যক্ষ্মা ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপযোগে 92890-94044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেশ্বটেগ আক্স ইয়াৰ যোগে সামাজিক মাধ্যম এক্সত প্ৰশ্ন সুধিব পাৰিব। চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ 2024ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক 2-1 পৰাস্ত কৰে। দলটো আজি বিয়লি 3 বজাত আন এখন খেলত বেলজিয়ামৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে হংকঙে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজকৰ দায়িত্ব পালন কৰিছে আৰু প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণত পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাসমূহ একেলগে অনুষ্ঠিত হৈছে। ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে আজি কয় যে মন্ত্ৰালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা আকাংক্ষাক সন্মান কৰি এই দেশৰ নেতৃত্বত শান্তিপূৰ্ণ আৰু সৰ্বাত্মক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। মন্ত্ৰালয়ে কৈছে যে ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে তেওঁলোকৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন 2024 উদ্বোধন কৰে। বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয় আৰু চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ 2024ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক 2-1 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।